এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত আয়োজিত কাৰ্যসূচীত 4খন উৰণহেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 158 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আমলাপট্টি চাৰিআলি উৰণহেতু, 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথ উৰণহেতু, 72 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লাহোৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণহেতু, 62 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লেজাই কলাখোৱা পথ উৰণহেতুৰ আধাৰশিলা স্থাপন কৰি ৰাজ্য চৰকাৰে ডিব্ৰুগড় জিলাৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটত এই সন্দৰ্ভত লোৱা সিদ্ধান্ত বাস্তৱায়িত কৰাৰ দিশত এয়া বৃহৎ পদক্ষেপ বুলিও তেওঁ কয়। ডিব্ৰুগড় চহৰৰ যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে আমলাপট্টি দিশৰ কনভয় ৰোড আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণহেতুখনৰ কাম ইতিমধ্যে 83% সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম দ্ৰুতগতিত চলি থকাৰ কথা উল্লেখ কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই কাম সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজৰ যাতায়াতৰ দূৰত্ব 8 ঘণ্টাৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰাৰ বাবে এটা বিকল্প পথ নিৰ্মাণৰ বিষয়ে ৰাজ্য চৰকাৰে বিবেচনা কৰি থকা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। 2027 চনত অসম বিধানসভাৰ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই উদ্দেশ্যে আন্তঃগাঁথনি উন্নীতকৰণ, বিধায়কৰ আৱাসগৃহ নিৰ্মাণ, অসম বিধানসভাৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন চাহমেলতো অংশ লয়। আজি তেওঁ ধেমাজি জিলাৰ জোনাই সমজিলাৰ উন্নয়নৰ কাম কাজ সম্পৰ্কে পৰ্যালোচনা কৰি বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয় ভৱনৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় একতা যাত্ৰাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 240 গৰাকী ছাত্ৰ ছাত্ৰী শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈছে। মুঠ 8টা দলত ভাগ কৰা জনজাতীয় ছাত্ৰ ছাত্ৰীৰ এই গোটটো যোৱা 23 জানুৱাৰীৰ পৰা অহা 12 ফেব্ৰুৱাৰীলৈ ভাৰতৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হ'বহি। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ অন্যান্য ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজৰ সম্পৰ্ক দৃঢ় কৰি তোলাৰ লগতে অভিজ্ঞতা আৰু সাংস্কৃতিক বিনিময়ৰ উদ্দেশ্যে 1964 চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আন্তঃৰাজ্য ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ চেইল কাৰ্যক্ৰম আৰম্ভ কৰিছিল। এই চেইল কাৰ্যক্ৰমৰ অধীনতে শৈক্ষিক ভ্ৰমণলৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কালি বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ওড়িশাৰ ৰাজ্যপাল হৰিবাবু কম্ভম্পতিক সাক্ষাৎ কৰে। শৈক্ষিক ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হ'বলগীয়া দলটো অহা 13 ফেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত চেইল কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আজি আৰু কাইলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। শিৱসাগৰত হ'বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 5000ৰো অধিক ছাত্ৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলাকুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখনৰ ঐতিহ্য পৰম্পৰাক পৰিকল্পিত ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে তলাতল ঘৰৰ বাকৰিৰ মূল মণ্ডপৰ সন্মুখত চৰাইদেউৰ এটা প্ৰতীকী মৈদাম নিৰ্মাণ কৰা হৈছে। এই প্ৰতীকী মৈদামৰ মাজেৰে সাধাৰণ সভাৰ অতিথি, প্ৰতিনিধি আৰু অন্যান্য লোক প্ৰৱেশ কৰিব। অতিথিয়ে জিৰণি ল'বৰ বাবে ৰংঘৰৰ আৰ্হিত এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে। সেই স্থানতে আছুৰ প্ৰতীক তথা গুলীবিদ্ধ শ্বহীদৰ প্ৰতিমূৰ্তিৰ এটা বিশাল আকাৰৰ শ্বহীদবেদী স্থাপন কৰা হ'ব। মাজুলীৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰীৰ সহযোগিতাত কালি জিলাখনৰ মুদৈবিল নৱৰতপুৰত 50 বিঘা কৃষিভূমিত ভোট জলকীয়াৰ বীজ সিঁচা হয়। এই কাৰ্যসূচীত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া, জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে। নাট সমাৰোহৰ কালিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালে ৰচিত ৰূপালীম নাটখন নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে মঞ্চস্থ কৰে। আজি সন্ধিয়া অসীম কুমাৰ নাথৰ পৰিচালনাত মানিক সোণোৱালৰ নাট বগলী বগা ফুট দি যা মঞ্চস্থ কৰা হ'ব। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।